এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। অসমৰ অনিল কুমাৰ বড়ো আৰু জৈনাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া 27 জন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ। জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ অন্তৰ্বৰ্তী স্থগিতাদেশ জাৰি। আৰু 14 বছৰ বয়সীয়া বৈভৱ সূৰ্যবংশীৰ অভিলেখেৰে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটান্সৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ বৃহৎ জয়। অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নিৰ্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথ, শোণিতপুৰ আৰু নগাঁৱত প্ৰচাৰ সভাত অংশ লয়। জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত দলটোৱে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং নাহৰকটীয়াৰ উপৰি দুলীয়াজানৰ খাহি ফুকনবাৰীত আয়োজিত জনসভাত অংশ লয়। তেওঁ বিকাশৰ অনিৰুদ্ধ গতি ত্বৰান্বিত কৰাৰ বাবে বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহান জনায়। সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চ, দিকম কৰম ভৱন আৰু মনোহাৰী চাহ বাগিচাৰ খেলপথাৰত হ'বলগীয়া সভাত নিৰ্বাচনী প্ৰচাৰ চলাব। শাসকীয় বিজেপি আৰু অসম গণ পৰিষদ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ দুটা দলে কালি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, স্থানীয় বিধায়ক পোনাকণ বৰুৱাকে ধৰি জ্যেষ্ঠ নেতাসকলে কালি জিলাখনৰ কেইবা ঠাইতো প্ৰচাৰ চলায়। তিনিচুকীয়াৰ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীতোলা জিলা পৰিষদ তথা পৰিষদৰ অধীনৰ আঞ্চলিক পঞ্চায়তৰ NDA সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈও তেওঁলোকে প্ৰচাৰ চলায়। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী আলিমূৰত অনুষ্ঠিত সভাতো মন্ত্ৰী বৰাই অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কালি ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। সাংসদ গৌৰৱ গগৈয়েও যোৰহাট জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ খাগ্ৰাবাৰীত কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কালি এখন নিৰ্বাচনী সভাত অংশ লয়। তেওঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰূপচী জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়াও উপস্থিত থাকে। শ্ৰীভূমি জিলাত কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলায়। সভাত ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। নিৰ্বাচন উপলক্ষে ৰাজ্যৰ সকলো প্ৰান্ততে প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পাইছে। মৰিগাঁৱৰ সাধাৰণ পৰ্যবেক্ষক উদয়াদিত্য গগৈয়ে আজি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত জটিল হিচাপে চিহ্নিত খাটৰবৰী প্ৰাথমিক বিদ্যালয় আৰু শোলমাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা ডালিম ফুকন।
মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টি ক্ৰমে জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাটৰ মুঠ 12খন জিলা পৰিষদ, 5খন 48 পঞ্চায়ত আৰু 84খন গাঁও পঞ্চায়তৰ সদস্যৰ বাবে অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে। ইতিমধ্যে 2টা পৰ্যায়ৰ প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ তেওঁলোকৰ প্ৰশিক্ষণ সমাপ্ত হৈছে। ৰাজ্যিক নিৰ্বাচনী বিভাগে নিয়োগ কৰা মৰিগাঁও জিলাৰ সাধাৰণ পৰ্যবেক্ষক উদয়াদিত্য গগৈয়ে কালি জিলাখনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত বিস্তৃতভাৱে প্ৰশাসনৰ লগত মিলিত হয়। ইতিমধ্যে 7 মে' তাৰিখটো অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনৰ নিৰ্দেশ মৰ্মে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে জিলা উপায়ুক্তই। সকলো পৰ্যায়তে নিৰ্বাচন মুক্ত আৰু নিকা পদ্ধতিৰে কৰিবৰ কাৰণে জিলা প্ৰশাসনে আগবাঢ়িছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 71গৰাকী ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰে। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা, পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা শিতানত প্ৰদান কৰা হয়। অসমৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জৈনাচৰণ বাথাৰীলৈ কালি পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক নৃত্যাচাৰ্য যতীন গোস্বামীক পৰৱৰ্তী পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব। ইপিনে বিশিষ্ট ভায়লিন বাদক তথা সুৰকাৰ ডঃ এল সুব্ৰমণিয়ম আৰু গেষ্ট্ৰ এণ্ট্ৰলজিষ্ট ডঃ নাগেশ্বৰ ৰেড্ডীক কালি পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হয়। বিশিষ্ট জাপানী উদ্যোগপতি তথা সুজুকী মটৰ কৰ্পৰেচনৰ অধ্যক্ষ ওছামা সুজুকীলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা আগবঢ়োৱা হয়। পদ্মভূষণ বঁটা লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্ট সম্পাদক আৰু প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন অধ্যক্ষ এ সূৰ্যপ্ৰকাশ, চলচ্চিত্ৰ অভিনেতা অনন্ত নাগ, নন্দামুৰী বালাকৃষ্ণ আৰু এছ অজিত কুমাৰ, বোলছবি নির্মাতা শেখর কাপুর আর ভরতনাট্যম নৃত্যশিল্পী শোভনা চন্দ্রকুমার ভারতীয় হকি দলের প্রাক্তন অধিনায়ক পি আর শ্রীজেশ অন্যতম বিশিষ্ট গজল গায়ক পঙ্কজ উধাসক মরণোত্তরভাবে প্রদান করা এই বঁটা তেওঁৰ পত্নীয়ে গ্রহণ করে। ক্রিকেটার রবিচন্দ্রন অশ্বিন এছ বি আইৰ প্রাক্তন অধ্যক্ষ অরুন্ধতি ভট্টাচার্যলৈও পদ্মশ্রী সন্মান আগবঢ়া হয়। অসম আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন জনাই মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অভিযান চলাই এই পৰ্যন্ত 27 জন লোকক গ্ৰেপ্তাৰ কৰিছে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই যোৱা 24 ঘণ্টাত 8 জন লোকক গ্ৰেপ্তাৰ কৰে। গোৱালপাৰা, তামোলপুৰ, ধুবুৰী, শ্ৰীভূমি, কোকৰাঝাৰ আৰু কামৰূপ জিলাৰ আৰক্ষীয়ে কালি এই লোকসকলক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অসম আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কালি এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। একাংশ লোকে ভাৰতবৰ্ষত থাকিও দেশ বিৰোধী মন্তব্য কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে গোৱালপাৰা আৰক্ষীয়ে কালি নৰ্মেল হক, তামোলপুৰ আৰক্ষীয়ে তাহিব আলী আৰু শ্বেখ সৰোজ, শ্ৰীভূমি আৰক্ষীয়ে কামাল উদ্দিন আৰু আব্দুল মুকিত, ধুবুৰী আৰক্ষীয়ে ফিৰাজুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। কামৰূপ আৰক্ষীয়ে শামসুল হক আৰু কোকৰাঝাৰ আৰক্ষীয়ে ডাৰ্ক কিং নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আপত্তিজনক মন্তব্য দেখা মাত্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা আদালত অৱমাননাৰ গোচৰত অন্তৰ্বৰ্তী স্থগিতাদেশ জাৰি কৰিছে। অৱশ্যে জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্য আৰু অধিবক্তা পল্লৱী তালুকদাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ গোচৰ চলি থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰক প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। কালি ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু সন্দীপ মেহতাৰ খণ্ড বিচাৰপীঠে এই আদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে মহাধিবক্তা দেৱজিৎ শইকীয়ালৈ 4 সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই দাখিল কৰা আন এখন আবেদন উচ্চতম ন্যায়ালয়ে কালি খাৰিজ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে যোৱা 24 মাৰ্চত উকিল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ন্যায়াধীশ সুমন শ্যাম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ তুলি মহাধিবক্তা শইকীয়াই দুটা আদালত অৱমাননাৰ ফৌজদাৰী গোচৰ তৰিছিল। দুয়োটা গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 12 এপ্ৰিলত কমল নয়ন চৌধুৰীসহ পদকীয়া পক্ষলৈ জাননী জাৰি কৰে।
আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবি 7S চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই প্ৰতিযোগিতা কেৱল এটা ক্ৰীড়া কাৰ্যসূচী নহয় বৰং যুৱ শক্তি, অনুশাসন, নিষ্ঠা আৰু দলীয় কৰ্মৰ সাৰ্থক নিদৰ্শন বুলি অভিহিত কৰে। ৰাজ্যপালগৰাকীয়ে ক্ৰীড়াৰ সৰ্বাত্মক প্ৰভাৱ আৰু মূল্য সম্পৰ্কে নিজৰ ভাষণত উল্লেখ কৰে। ৰাগবিৰ দৰে খেলসমূহে খেলুৱৈৰ মনত কৌশলগত চিন্তা চৰ্চা, দলগত সমন্বয় আৰু অধ্যৱসায়ৰ মনোভাৱ গঢ়ি তোলাৰ লগতে দক্ষতাৰো বিকাশ কৰে বুলি তেওঁ উল্লেখ কৰে। এই প্ৰসংগতে ৰাজ্যপালগৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনত ক্ৰীড়াৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা খেল মহাৰণকে ধৰি কাৰ্যসূচীসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ খেলুৱৈসকলক জয় পৰাজয় দুয়োটাকে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে কালি পশ্চিমবংগ আৰু হাৰিয়ানাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত পশ্চিমবংগই জয়লাভ কৰে। কালিৰ সামৰণি অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথী মহন্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 14 বছৰ বয়সীয়া বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক শতকৰ সহায়ত যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক 8 উইকেটত পৰাস্ত কৰে। জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে 85টা বল বাকী থাকোঁতে 210 ৰাণৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। যশস্বী জয়ছোৱালে 40টা বলত 70 আৰু অধিনায়ক ৰিয়ান পৰাগে 15টা বলত 32 ৰাণ কৰি আউট নোহোৱাকৈ থাকি দলৰ জয় নিশ্চিত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা গুজৰাটে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমান গিলে সৰ্বাধিক 84 আৰু জছ বাটলাৰে 50 ৰাণৰ বৰঙণি আগবঢ়ায়। কালিৰ এই খেলখনতে ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। 38টা বলত 101 ৰাণ কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈত পৰিগণিত হৈছে। তদুপৰি বৈভৱ প্ৰতিযোগিতাখনৰ ইতিহাসৰ দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ ইউছুফ পাঠানৰ নামত আছিল। ইউছুফ পাঠানে 37টা বলত শতক অৰ্জন কৰিছিল। আনহাতে বৈভৱৰ কালিৰ ইনিংছটো আছিল আই পি এলৰ দ্বিতীয় দ্ৰুততম শতক। 30টা বলত শতক অৰ্জন কৰা ক্ৰিছ গেইলৰ নামত আই পি এলৰ দ্ৰুততম শতকৰ অভিলেখ লিপিবদ্ধ আছে। বৈভৱে কালি আই পি এলৰ সৰ্বকনিষ্ঠ খেলুৱৈৰূপে অৰ্ধ শতক কৰাৰ অভিলেখ গঢ়াৰ লগতে আই পি এলৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰূপে মুৰলী বিজয়ৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে। উল্লেখযোগ্য যে আই পি এলত অভিলেখ ঘটা সৰ্বকনিষ্ঠ খেলুৱৈৰ অভিলেখো বৈভৱৰ নামতে আছে। প্ৰতিযোগিতাত আজি নতুন দিল্লীত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰত পাকিস্তানৰ মাজত চলি থকা সংঘাত তথা ভাৰতৰ তৎপৰতা, বিষয়টোক লৈ বিশ্বৰ আন কেইবাখনো ৰাষ্ট্ৰ তৎপৰতা, পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যজুৰি চলাৰ প্ৰস্তুতি, বলিউডত অভিনয় কৰা গুৱাহাটীৰ যুৱকক নৃশংস হত্যাকে ধৰি কেইবাটাও খবৰ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ইয়াৰে ভাৰত পাকিস্তানৰ সংঘাতৰ বিষয়টোত অসমীয়া প্ৰতিদিন কাকতে পিঅকেত ছাৰ্জিকেল ষ্ট্ৰাইকৰ ব্লু প্ৰিণ্ট চূড়ান্ত, সন্ত্ৰাসবাদীৰ 42 ঘাটিত চলিব অভিযান আৰু ৰয়টাৰেৰে সাক্ষাৎকাৰত পাক প্ৰতিৰক্ষা মন্ত্ৰী, পাকিস্তানত ভাৰতৰ সামৰিক আক্ৰমণ আসন্ন শিৰোনামেৰে 2টা বাতৰি আৰু দৈনিক অসম কাকতে পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ আশংকা, ভাৰতৰ আক্ৰমণ অৱধাৰিত, প্ৰয়োজনত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাকিস্তানে, প্ৰত্যাঘাত, মোদী ৰাজনাথ বৈঠক শিৰোনামেৰে 1টা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ভাৰত পাকিস্তানৰ সংঘাতক লৈ আন ৰাষ্ট্ৰৰ হস্তক্ষেপ তথা ভাৰতৰ সামৰিক প্ৰস্তুতি সম্পৰ্কীয় আন এটা বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে পেহেলগাম এটাক চাইনা কলছ ফৰ ছুইফ্ট ফেয়াৰ ইনভেষ্টিগেশ্যন, বেকছ পাকিস্তান ইন ছেফগাৰ্ডিং ইটছ ছভেৰিনিটি আৰু দৈনিক জনমভূমি কাকতে প্ৰধানমন্ত্ৰীৰ তৎপৰতা, কূটনীতিবিদৰ ভাষ্যৰ উদ্ধৃতিৰে আমেৰিকাৰ কাকতত বাতৰি পাকিস্তানত চলিব আক্ৰমণ শিৰোনাম দিছে। ইপিনে ভাৰতে 2030 চনৰ ভিতৰত 26খন ৰাফাল বিমান ক্ৰয় কৰিবলৈ লোৱাৰ বাতৰি এটা টাইমছ অৱ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত চলা প্ৰশাসনৰ প্ৰস্তুতি আৰু ৰাজনৈতিক দলসমূহৰ তৎপৰতাৰ বিষয়টো আজি কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। নিয়মীয়া বাৰ্তাকে ধৰি কেইবাখনো কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। অলপতে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত চলা আক্ৰমণৰ ঘটনাত বিজেপি জড়িত নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ আৰু ঘটনাত প্ৰাক্তন কংগ্ৰেছী জড়িত থকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰাৰ বাতৰি অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত 71গৰাকী ব্যক্তিলৈ পদ্ম বঁটা আগবঢ়োৱা বাতৰিটো চেণ্টিয়েল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুম্বাইত বিভিন্ন ৱেব ছিৰিজাদিত অভিনয় কৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ ৰোহিত বাস্ফৰ নামৰ যুৱকজনৰ মৃতদেহ গড়ভাঙা বনাঞ্চলত উদ্ধাৰ হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। অসমৰ অনিল কুমাৰ বড়ো আৰু জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া 27জন লোকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ। আৰু 14 বছৰ বয়সীয়া বৈভৱ সূৰ্যবংশীৰ অভিলেখেৰে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ বৃহৎ জয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।